গীতমালা 77 অধ্যায় প্রধান বাদ্যকৰ নিমিত্তে যিদুথনৰ অৰ্থে আসপৰ ৰচিত গীত। মই উচ্চ স্বৰে ঈশ্বৰৰ আগত কাটৰুক্তি কৰিম, মই ঈশ্বৰৰ ওচৰত উচ্চ স্বৰে কাটৰুক্তি কৰিম, মোৰ ঈশ্বৰে মোৰ কথা শুনিব। সংকটৰ সময়ত মই জিহুৱাক বিচাৰিলোঁ, গোটেই ৰাতি মোৰ হাত দুখন ঈশ্বৰৰ ফালে আগবঢ়াই মই প্ৰাৰ্থনা কৰিলোঁ। মই ক্লান্ত হৈ নপৰোঁ, মোৰ প্ৰাণে সান্ত্বনা পোৱা নাছিল। মই যেতিয়া ঈশ্বৰক চিন্তা কৰোঁ তেতিয়া ক্ৰন্দন কৰোঁ, মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্ৰাণ নিৰাশ হৈ পৰে। চেলা। তুমিয়ে টোপনিৰ যোৱাৰ পৰা মোৰ চকুৰ পিৰিকটিক মেলি ৰাখিলা। মই অতিশয় যাতনাত আছিলোঁ আৰু সেয়ে কথাও ক'ব পৰা নাছিলোঁ। মই অতীতৰ কথাবোৰ চিন্তা কৰিছিলোঁ, অনেক অনেক বছৰৰ আগৰ কথা মই চিন্তা কৰিছিলোঁ। ৰাতিৰ সময়ত মই গোৱা গীতবোৰৰ বিষয়ে মোৰ মনত পৰে। ৰাতি মই মোৰ হৃদয়ত গভীৰভাৱে চিন্তা কৰিছিলোঁ। মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্ৰাণে যি ঘটিল তাক বুজিবলৈ চেষ্টা কৰে। জিহুৱাই মোক চিৰকালৰ বাবে ত্যাগ কৰিব নেকি? তেওঁ মোক পুনৰ কেতিয়াও দয়া নকৰিব নেকি? তেওঁ গভীৰ প্ৰেম চিৰদিনৰ কাৰণে শেষ হৈ গ'ল নেকি? তেওঁ প্ৰতিজ্ঞাবোৰো চিৰদিনৰ বাবে বিফল হৈ গ'ল নেকি? ঈশ্বৰে কৃপা কৰিবলৈ পাহৰি গ'ল নেকি? তেওঁ খঙতে নিজৰ মৰ্মতাকো বন্ধ কৰি দিলে নেকি? চেলা। মই ক'লোঁ, মোৰ এইটোৱেই দুখ যে সৰ্বোপৰি জনাৰ সোঁহাত সলনি হৈছে। জিহুৱাই কৰা সকলো কাৰ্যৰ কথা মই সোঁৱৰিম, পূৰ্বকালত তুমি কৰা আচৰিত কৰ্মবোৰ মই সোঁৱৰণ কৰিম, তোমাৰ সকলো কাৰ্যৰ বিষয়ে মই ধ্যান কৰিম, তোমাৰ মহৎ কাৰ্যবোৰ গভীৰভাৱে চিন্তা কৰিম। হে ঈশ্বৰ, তোমাৰ পথ প্ৰবৃত্ত, আমাৰ ঈশ্বৰৰ তুল্য জানো কোনো মহান ঈশ্বৰ আছে? তুমিয়ে সেই আচৰিত কৰ্ম কৰোতা ঈশ্বৰ, সকলো জাতিৰ মাজত তুমি তোমাৰ পৰাক্ৰমৰ পৰিচয় দিছা। তুমি জাকুব আৰু যোচেফৰ বংশৰ সন্তানসকলক তোমাৰ শক্তিশালী হাতৰ বাহুৰে মুক্ত কৰিলা। চেলা। হে ঈশ্বৰ, সমুদ্ৰৰ জলসমূহে তোমাক দেখিলে, জলসমূহে তোমাক দেখি ভয় খালে, তাৰ গভীৰতা পৰ্যন্ত কঁপি উঠিল। মেঘে জলৰাশিক তললৈ ঢালি দিলে, আকাশত বৰ্জ্যই গৰ্জন কৰিলে, তোমাৰ বিদ্যুতৰ কাঁড়বোৰ ইফালে সিফালে চমকিব ধৰিলে, বামৰলি বতাহত তোমাৰ বৰ্জ্যৰ ধ্বনি শুনা গ'ল, তোমাৰ বিজুলীৰ চমকে পৃথিৱী আলোকময় কৰিলে, পৃথিৱী কঁপি উঠিল আৰু জোকাৰ খালে। সমুদ্ৰৰ মাজত তোমাৰ পথ আছিল, মহাজলৰাশিৰ মাজত তোমাৰ বাট আছিল, কিন্তু তোমাৰ ভৰিৰ চিহ্ন তাত দেখা নগ'ল। মুচি আৰু হাৰুণৰ হতুৱাই মেৰ ছাগৰ জাকৰ দৰে তুমি তোমাৰ লোকসকলক চলাই লৈ গৈছিলা।